সুপার হিটস 93.5 রেড এফএম অৰ মৰ্নিং নম্বৰ 1 অফ মানডে আৰু এই গানটো শুনাৰ লগে লগে চলি আছে মানডে মৰ্নিং নম্বৰ 1 শ্বট আমাৰ কথা বতৰা আমাৰ আজিৰ গেষ্ট গৰাকীৰ সৈতে। আজি মৰ্নিং নম্বৰ 1 শ্বট মোৰ সৈতে আছে নৰ্থ ইষ্টৰ ফাৰ্ষ্ট লেডি ড্ৰাইভিং ইনষ্ট্ৰাক্টৰ দৰ্শনা সেনগুপ্তা। গতিকে বা এতিয়া আপোনাৰ পৰা জানিব বিচাৰিছো যে এতিয়া ইমান বছৰে আপুনি পাৱাৰ ৰেলী আপুনি আৰম্ভ কৰিলে, নিজেও বহুতো আপুনি তাৰ ৰেলীজ জিকিলে, 5,000তকৈও অধিক ছাত্ৰীক আপুনি ইতিমধ্যে ড্ৰাইভিং কৰা শিকাইছে, গতিকে এই যে আপোনাৰ ছাকচেছ এতিয়া ইয়াৰ আঁৰত নিশ্চয় কোনোবা আছে, গতিকে আপুনি কাৰ কাৰ নাম ল'ব বিচাৰিব?
কাৰোবাৰ নাম মানে কি, মেইনলিটো মোৰ ষ্টুডেণ্টখিনি আৰু কিছুমান স্কুল ফ্ৰেণ্ড, তেওঁলোকৰ ছাপৰ্ট সদায় আছিলে যে মানে দৰ্শনা তুমি কৰি গৈ থাকা, কাৰণ তুমি যিটো কৰিছা সেইটো ইউনিক হয়। এইটো ক'ব লাগিব, ইউনিক ৱৰ্ডটো অহাৰ লগে লগে মই মনত পৰিছিলে মোৰ মাদাৰ ইন ললে। মোৰ মাদাৰ ইন লৈ মোক সদায় কৈছিলে যে তুমি হোম মেকাৰ হোৱা ছোৱালী নহয়, তোমাৰ কোৱালিটি আছে, তুমি যিটো কৰিবা ইউনিক কৰিবা। মায়ে দেখা নাপালে, কিন্তু সঁচাকৈ আজি মই ফিল কৰোঁ যে মায়ে ঠিকেই কৈছিলে যে মই যিটো কৰিম ইউনিক কৰিম।
এক্সেক্টলি। ৱেল বা কথা পাতি বহুত ভাল লাগি আছে, আমি কথা আৰু পাতিম, কিন্তু সময় এখিনিতে হৈ গ'ল। আকৌ এটা গান প্লে কৰা 93.5 Red FM বজাতে ৰহক।